জোহনে লেখা শুভবার্তা অধ্যায় এক। অদিতে বাক্য আছিল, আর বাক্য ঈশ্বরের সহিত আছিল, আর বাক্যই স্বয়ং ঈশ্বর। তেও আদিতে ঈশ্বরের সহিতে আছিল, তেওঁ দ্বারাই সকল বিহ, আর যি হল সেইবুরর এটাও তেওঁর বিনে নহল। জীবন তেওঁতে, সেই জীবনেই মানুষের পোহর। সেই পোহর আন্ধারত প্রকাশিত হয়ে আছে, কিন্তু আন্ধারে তাক পরাভূত নকল। ঈশ্বরের পৰা পঠোৱা জোহন নামের এজন মানুষ, তেওঁৰ দ্বারাই সকলোৱে যেন বিশ্বাস করে, এই নিমিত্তে সেই পোহরের সাক্ষ্য দিবলৈ তেওঁ সাক্ষরত্বে আহিছে। তেওঁ নিজেই সেই পোহর নাছিল, কিন্তু পোহরের সাক্ষ্য দিবলৈহে আহিছে। আটাই মানুষক পোহর দিওতা স্বরূপ পোহর জগতলৈ আহি আছিল। তেওঁ জগতত আছিল, আর জগৎ তেওঁৰ দ্বারাই হল, কিন্তু জগতে তেওঁ নাজানিল। তেওঁ নিজৰ আধিপত্যলৈ আহিল, কিন্তু তেওঁৰ নিজৰ লোকে তেওঁক গ্ৰহণ নকৰিলে। তথাপি যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে, অৰ্থাৎ তেওঁৰ নামত বিশ্বাস কৰিলে, সেই সকলোকে ঈশ্বৰৰ সন্তান হ'বলৈ তেওঁক ক্ষমতা দিলে। তেওঁবিলাকে তেজৰ পৰা বা মাংসৰ ইচ্ছাৰ পৰা বা মানুহৰ ইচ্ছাৰ পৰা জন্ম পালে এনে নহয়, কিন্তু ঈশ্বৰৰ পৰাহে পালে। সেই বাক্য মাংস হ'ল আৰু অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমার মাজত বসতি করলে। তাতে পিতৃর একমাত্র পুত্রর উপযুক্ত যে প্রভাব, সেই প্রভাব আমি দেখি। তেওঁ বিষয়ে জোহনে সাক্ষ্য দি ইরিঙিয়ায় কলে,
মোর পাছত অহাজনা মোতকৈ আগ হল, কিয়নো মোর পূর্বেও তেওঁ আছিল, যিজনার বিষয়ে মই এই কথা কৈছিলো, তেওঁই সেই জনা।
কিয়নো আমি সকলোৱে তেওঁৰ সেই পূর্ণতাৰ পৰা অনুগ্ৰহৰ উপৰিও অনুগ্ৰহ পাই, কাৰণ মুচিৰ দ্বাৰাই বিধান দিয়া হল, কিন্তু অনুগ্রহ আর সত্যতা যীশুখ্রিস্টর দ্বারাহে আহে। কোনেও ঈশ্বরক কেতিয়াও দেখা নাই, পিতৃর কোলাত থাকা একমাত্র পুত্রই তেওঁক প্রকাশ করিল। জোহনের সাক্ষ্য এই বলে সুদিবলৈ তেতিয়া যিহুদীবিলাকে জেরুসালেমৰ পৰা পুরোহিত আর লেবিয়া সকলক তেওঁৰ ওচৰলৈ পঠালে,
তুমি কোন?
তেতিয়া তেওঁ আহৈ নামাতি হৈ কাঢ়িলে,
অর্থাৎ মই খ্রিস্ট নহওঁ,
এই বলে হৈ কাঢ়িলে। তাতে তেওঁবিলাকে তেওঁক সুধিলে,
তেন্তে কি তুমি এলিয়ানে?
তেওঁ কলে,
মই নহওঁ।
তুমি সেই ভাববাদীনে?
তেওঁ উত্তৰ দিলে,
নহওঁ।
এতেকে তেওঁবিলাকে তেওঁক কলে,
আমাক পথবিলাকক উত্তৰ দিবলৈ আমি সুধিছো, তুমি কোন? তুমি নিজৰ বিষয়ে কি কোৱা?
তেওঁ কলে, যিচয়া ভাববাদীয়ে যেনেকৈ কৈছিল,
প্ৰভুৰ পথ পোন কৰা, অৰণ্যত এই বুলি ৰিঙোৱা এজনৰ মাত, সেই মাতেই মই।
তেওঁবিলাকক ফৰিচিবিলাকৰ পৰা পঠোৱা হৈছিল। তাতে তেওঁবিলাকে তেওঁক সুধিলে,
যদি খ্ৰীষ্ট নোহোৱা, এলিয়া নোহোৱা, সেই ভাববাদীও নোহোৱা, তেন্তে কিয় বাপ্তাইজ কৰিছা?
জোহনে তেওঁবিলাকক উত্তৰ দি কলে,
মই হলে পানীত বাপ্তাইজ কৰিছো, কিন্তু যিজনাক তোমালোকে নাজানা, যিজনাৰ জোতাৰ বান্ধ মই খুলিবৰ যোগ্য নহওঁ, মোৰ পাছত অহা এনে এজনা তোমালোকৰ মাজত আছে।
জোহনে বাপ্তাইজ কৰা ঠাইত জৰ্দনৰ সিপাৰে বৈথেনিয়াতেই সকলো ঘটিল। পাছদিনা তেওঁৰ ওচৰলৈ যীশুক অহা দেখি তেওঁ কলে,
জগতৰ পাপ নেওতা ঈশ্বৰৰ মেৰ পোৱালীক চোৱা, যিজনাৰ বিষয়ে মই কলো যে মোৰ পাছত এজন মানুহ আহিছে, তেওঁ মোতকৈ আগ হল, কিয়নো মোৰ পূৰ্বেও তেওঁ আছে, সেইজনা এওঁৱেই, আৰু তেওঁক মই নিচিনি, কিন্তু ইছৰাইল লোকৰ আগত তেওঁক প্ৰকাশিত হ'বলৈ মই পানীত বাপ্তাইজ কৰি আহিলোঁ।
আর জোহনে সাক্ষ্য দি কলে,
আকাশের পরা আত্মা কপোর নিচিনা নামে তেওঁ উপরত থকা দেখি, মই তেওঁক নিচিনি, কিন্তু যিজনাই পানীত বাপ্তাইজ করবলৈ মোক পঠালে, সেইজনাই মোক কৈছিল, তুমি যিজনের উপরেতে আত্মাক নামি থকা দেখিবা, পবিত্র আত্মাত বাপ্তাইজ করুতা তেওঁই, আর মই তাকে দেখি এওঁ যে ঈশ্বরের পুত্র হয় তার সাক্ষ্য দিল।
পাঁচদিনা আকৌ জোহনে নিজৰ দুজন শিষ্যৰ সৈতে থিয় হৈ যীশু ফুৰোতে তেওঁলৈ চাই কলে,
ঈশ্বৰৰ মেৰ পোৱালীক চোৱা।
সেই দুজন শিষ্য তেওঁৰ এই কথা শুনি যীশুৰ পাছে পাছে গ'ল। তাতে যীশুৱে মুখ ঘূৰাই তেওঁলোকক পাছে পাছে অহা দেখি কলে,
তোমালোকে কি বিচাৰিছা?
তেওঁলোকে তেওঁক কলে,
ৰবি,
অৰ্থাৎ হে গুৰু,
আপুনি ক'ত থাকে?
তেওঁলোকক কলে,
আহা তেহে দেখিবা।
তাতে তেওঁলোকে গৈ তেওঁৰ থকা ঠাই দেখিলে আৰু সেইদিনা তেওঁৰ লগতে থাকিল। তেতিয়া প্ৰায় 10 বজাৰ সময় হৈছিল। যি দুজনে জোহনৰ কথা শুনি তেওঁৰ পাছে পাছে গ'ল, তেওঁলোকৰ এজন চিমুন পিতৰৰ ভায়েক আন্দ্ৰিয়। তেওঁ প্ৰথমতে তেওঁৰ ককায়েক চিমুনক পাই ক'লে,
আমি মচিহক অৰ্থাৎ খ্ৰীষ্টক পালো।
পাছে তেওঁক যীশুৰ ওচৰ লাগিল। তাতে যীশুৱে তেওঁলৈ চাই ক'লে,
তুমি জোহানৰ পুতেক চিমুন, তোমাৰ নাম কৈফা হ'ব।
এই নামৰ অৰ্থ পিতৰ অৰ্থাৎ শিল। পাছদিনা গালিললৈ যাবলৈ মন কৰি যীশুৱে ফিলিপক পাই ক'লে,
মোৰ পাছে পাছে আহা।
পিতৰ আৰু আন্দ্ৰিয় থকা যি বৈচৈদা গাঁও, ফিলিপো সেই গাঁৱৰে মানুহ। পাছে ফিলিপে নথনেলক পাই ক'লে,
যিজনৰ বিষয়ে মোচিয়ে বিধান শাস্ত্ৰত লিখিলে আৰু ভাববাদীসকলেও লিখিলে, আমি তেওঁক পালো। তেওঁ যোচেফৰ পুতেক নাচৰতীয়া যীশু।
তেতিয়া নথনেলে তেওঁক ক'লে,
নাচৰতৰ পৰা কোনো উত্তম বস্তু ওলাব পাৰেনে?
ফিলিপে তেওঁক ক'লে,
আহি চোৱা।
পাছে যীশুৱে তেওঁৰ ওচৰলৈ নথনেলক অহা দেখি তেওঁৰ বিষয়ে ক'লে,
চোৱা, এইজন স্বৰূপ ইছৰাইল লোক, এওঁত একো কপট নাই।
তাতে নথনেলে তেওঁক ক'লে,
আপুনি মোক কেনেকৈ চিনিলে?
যীশুৱে উত্তৰ দি তেওঁক ক'লে,
ফিলিপে তোমাক মতাৰ আগেয়ে তুমি ডিমৰু গছৰ তলত থাকোঁতেই তোমাক দেখিলো।
নথনেলে তেওঁক উত্তৰ দিলে,
ৰব্বী, আপুনি ঈশ্বৰৰ পুত্ৰ, আপুনি ইজৰাইলৰ ৰজা।
তাতে যীশুৱে উত্তৰ দি তেওঁক ক'লে,
তোমাক ডিমৰু গছৰ তলত দেখিলো, মই এই কথা তোমাক কোৱাৰ কাৰণে বিশ্বাস কৰিছানে? ইয়াতকৈ মহৎ মহৎ কৰ্ম দেখিবা।
তেওঁক আৰু ক'লে,
মই তোমালোকক অতিস্বৰূপকৈ কওঁ, তোমালোকে স্বৰ্গৰ দুৱাৰ মুকলি হোৱা আৰু মানুহৰ পুত্ৰৰ ওপৰত ঈশ্বৰৰ দূতবিলাকক উঠা নমা দেখিবা।